প্ৰকাশিত বাক্য অধ্যায় ১৯। ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলে,
হালেলুয়া, পৰিত্ৰাণ, প্ৰতাপ আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ, কিয়নো তেওঁৰ সকলো সুখ বিচাৰ সত্য আৰু ন্যায়।
কাৰণ যি মহাবেচাই নিজ বেচা কৰ্মৰ দ্বাৰাই পৃথিৱী ভ্ৰষ্ট কৰিছিল, তেওঁ সেই মহাবেচাৰ বিচাৰ কৰি তাৰ হাতৰ পৰা নিজৰ দাহবিলাকৰ ৰক্তপাতৰ প্ৰতিশোধ ললে।
আৰু দুনাই ক'লে,
হালেলুয়া,
আৰু তাইৰ ধোঁৱা সদা সৰ্বদাই উঠিব লাগিছিল।
পাছে সেই ২৪জন বৃদ্ধ লোকে আৰু চাৰি প্ৰাণীয়ে সিংহাসনত বহি থকা জনাক দণ্ডৱতে প্ৰণাম কৰি ক'লে,
আমেন, হালেলুয়া।
আৰু সিংহাসনৰ পৰা আৰু এটা মাত হ'ল,
এই ঈশ্বৰৰ দাসবিলাক, এই তেওঁৰ ভয়কাৰীবিলাক, তোমাৰ সৰুবৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰে।
পাছে বৃহৎ এদল মানুহৰ মাতৰ নিচিনা আৰু অনেক পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ গৰ্জনৰ মাতৰ নিচিনা এই বাণী শুনি,
হালেলুয়া, কিয়নো আমাৰ সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰে ৰাজত্ব গ্ৰহণ কৰিলে।
আহা, আমি আনন্দ আৰু উল্লাস কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰোঁ, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে আৰু পিন্ধিবৰ কাৰণে সন সূতাৰ উজ্জ্বল আৰু শুদ্ধ মিহি বস্ত্ৰ ভাৰ্যাক দিয়া হ'ল,
কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।
পাছে তেওঁ মোক ক'লে,
তুমি লিখা, মেৰ পোৱালীৰ বিবাহৰ ভোজলৈ যিবিলাক নিমন্ত্ৰিত হৈছে তেওঁবিলাক ধন্য।
তেওঁ মোক আৰু ক'লে,
এইবিলাক ঈশ্বৰৰ সত্য বাক্য।
তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। তাতে তেওঁ মোক ক'লে,
সাৱধান, এনে নকৰিবা, মই তোমাৰ সহদাস আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইবিলাকৰো সহদাস, ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীশুৰ সাক্ষ্যই ভগৱানীৰ আত্মা।
পাছে মই স্বৰ্গৰ দুৱাৰ মেলা দেখি তাতে এটা বগা ঘোঁৰা দেখা গ'ল, তাৰ ওপৰত উঠা জনাক বিশ্বাসী আৰু সত্য বুলি, তেওঁ ন্যায়েৰে সুদ বিচাৰ আৰু যুদ্ধ কৰে, তেওঁৰ চকু অগ্নিৰ শিখা, তেওঁৰ মূৰত অনেক কীৰ্তি আছে আৰু তেওঁৰ এটা নাম লিখা আছে, সেই নাম তেওঁৰ বাহিৰে আন কোনো নাজানে, আৰু তেওঁৰ পিন্ধা বস্ত্ৰ তেজৰ চিতাল, তেওঁৰ নাম ঈশ্বৰৰ বাক্য বুলি, আৰু স্বৰ্গীয় সৈন্যবিলাকে সন সূতাৰ বগা আৰু শুদ্ধ মিহি বস্ত্ৰ পিন্ধি বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে, তেওঁ জাতিবিলাকক আঘাত কৰিবলৈ তেওঁ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায়,
তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব,
আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰোষৰ পেৰাশাল তেওঁই গচকে, আৰু তেওঁৰ বস্ত্ৰত তেওঁৰ কৰঙণত এই নাম লিখা আছে,
ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু।
পাছে মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলো, তেওঁ আকাশৰ মাজত উৰি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক'লে,
আহা, তোমালোকে ৰজাসকলৰ মঙহ, সেনাপতিবিলাকৰ মঙহ, শক্তিমন্তবিলাকৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবিলাকৰ মঙহ, স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলো লোকৰ মঙহ খাবলৈ ঈশ্বৰৰ মহাভোজনত গোট খোৱাহি।
পাছে সেই ঘোঁৰাত উঠা জনা আৰু তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ সেই পশু আৰু পৃথিৱীৰ ৰজাসকল আৰু তেওঁবিলাকৰ সৈন্যবিলাককো গোট খোৱা দেখিল। তাতে পশু আৰু তাৰে সৈতে যি ভাৰী কোৱা ভাৱবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাই সেই পশুৰ চাবলাবিলাকক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছে, সেই দুয়োকো ধৰা গ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই সেই দুয়োকো পেলোৱা হ'ল, আৰু অৱশিষ্টবিলাকক সেই ঘোঁৰাত উঠা জনাৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল, আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল।